চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
প্রেম করি ঈশ্বরে পুত্র যীশুকে দান করিলে, তেওঁত বিশ্বাস করা জন যাতে যায় অনন্ত জীবনলে, তেওঁত বিশ্বাস করা কোনো লোকেই নষ্ট নহয় পায় জীবন, এই অমূল্য দান আজি ধন্যবাদের। যিজনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায় মৃত্যুৰ পৰা জীৱনলে যায়, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে। দিওঁতা আহাৰ তেওঁৱেই, যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক বিয়াহ তেওঁ দূৰ কৰে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ, জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে, তেওঁক বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে। জগতত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে গ্ৰহণ।
পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি চাগে বহুদিনৰ আগৰে পৰা আমাৰ এই ধাৰাবাহিক বাইবেল আলোচনাৰ নিয়মীয়া শ্ৰোতা হয়নে বাৰু? আমাক লিখি জনাবচোন আপুনি আমাৰ অনুষ্ঠানৰ আগৰ শ্ৰোতা নে এতিয়া নতুনকৈ শুনিবলৈ আৰম্ভ কৰা শ্ৰোতা। আপুনি আমালৈ পত্ৰ প্ৰেৰণ কৰিব লাগে, কাৰণ আপোনাৰ পত্ৰখনৰ যোগেৰেহে আপোনাৰে আমাৰে মাজত এটা নতুন যোগসূত্ৰ স্থাপন হ'ব পাৰে, আৰু পত্ৰৰ দ্বাৰাই, যোগাযোগ ৰখাৰ দ্বাৰাই আধ্যাত্মিক দিশত যেনেধৰণৰ সহায় পৰামৰ্শৰ প্ৰয়োজন হয় পৰাখিনিলৈকে আমি সহায় কৰিবলৈও চেষ্টা ৰাখিব পাৰোঁ, আৰু আনহাতে অনুষ্ঠানখন অধিক মনোগ্ৰাহী কৰি তুলিবলৈ কিবা দিহা পৰামৰ্শ থাকিলে তেনে দিহা পৰামৰ্শ আপুনিও আমালৈ আগবঢ়াব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি আমালৈ যেতিয়া চিঠি পত্ৰ পঠায় আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি পঠিয়াবলৈ যেন নাপাহৰে। সম্পূৰ্ণ আৰু শুদ্ধ নাম ঠিকনা লিখি নপঠিয়ালে আমি আপোনাৰ চিঠিৰ উত্তৰ দিয়াত অসুবিধা হ'ব নহয় জানো? প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ বাইবেল অধ্যয়নটো শুনিছিল নে? যদি শুনিছিল তেন্তে আপুনি জানে যে আমি সেই আলোচনাত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম ৰাজাৱলী 8 নম্বৰ অধ্যায়ৰ পৰা নিৰ্মাণ কৰি শেষ কৰা মন্দিৰখনৰ উদ্বোধন আৰু উৎসৰ্গকৰণৰ বিষয়ে আলোচনা কৰি কৈছিলো যে নিয়ম চন্দুকখন মন্দিৰলৈ অনা হৈছিল, মন্দিৰখন ঈশ্বৰৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল, আৰু মন্দিৰখন প্ৰতিষ্ঠা কৰাৰ বাণী প্ৰচাৰ কৰি চলোমন ৰজাই প্ৰাৰ্থনাৰে সেইখন ঈশ্বৰৰ হাতত উৎসৰ্গ কৰিছিল। আজিৰ আলোচনাত আমি 9 আৰু 10 নম্বৰ অধ্যায় দুটা একেলগে আলোচনা কৰোঁ হওক। আলোচনাত ধৰাৰ পূৰ্বেই আহকচোন পিতা ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা উৎসৰ্গ কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে পৰম মংগলময় মহান পিতা ঈশ্বৰ, আপোনাৰ নাম পূজনীয় হওক। স্বৰ্গত যেনেকৈ এই মৰততো তেনেকৈ আপোনাৰ ইচ্ছা পূৰ্ণ হওক। পৃথিৱীৰ সকলো ঠাইতেই আপোনাৰ স্বৰ্গীয় শাসন বিৰাজ কৰক। হে ঈশ্বৰ, আমাৰ এই মৰমৰ ৰাজ্যখনৰ সকলো প্ৰান্তৰ গাঁৱে চহৰে পৰ্বতে ভৈয়ামে বসবাস কৰা লোকৰ অনেকেই এই ভক্তিবচনৰ জৰিয়তে আপোনাৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ বাণী শুনক, আৰু তাৰ দ্বাৰাই তেওঁলোকে আপোনাৰ অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ আপোনাৰ পৰিত্ৰাণ গ্ৰহণ কৰক। হে পিতা, আমাৰ এই ৰাজ্যখনো আপোনাৰেই হওক। পৰিত্ৰাতা প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি প্ৰথম ৰাজাৱলী পুস্তকৰ 9 আৰু 10 নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিব খুজিছো। 9 নম্বৰ অধ্যায়ত আছে ছলোমন ৰজা বিখ্যাত হোৱাৰ কথা, আৰু 10 নম্বৰ অধ্যায়ত আছে ছলোমন ৰজাৰ খ্যাতি চাৰিওফালে বিয়পি পৰাত ছিবাৰ ৰাণীয়ে তেওঁক সাক্ষাৎ কৰি তেওঁৰ প্ৰজ্ঞাৰ প্ৰমাণ ব্যক্তিগতভাৱে নিজে দেখা পোৱাৰ কথা। ঈশ্বৰে ছলোমনক সপোনত দ্বিতীয়বাৰৰ বাবে দেখা দিছিল আৰু তেওঁক উৎসাহ উদ্দীপনা যোগাইছিল। এই দৰ্শনত ঈশ্বৰে ছলোমনক কৈছিল যে তেওঁৰ জীৱন আচৰণৰ মানদণ্ড তেওঁৰ পিতৃ দাউদৰ নিচিনা হ'ব লাগিব। অধ্যায় দুটাৰ বাকী বিষয় হিচাপে পোৱা যায় ছলোমনৰ মহানতা আৰু তেওঁৰ ৰাজত্বৰ কালত তেওঁৰ উন্নতি আৰু প্ৰগতিৰ বিষয়ে। 9 নম্বৰ অধ্যায়ৰ 1-3 পদত পাওঁ ঈশ্বৰে ছলোমনক এই বুলি কোৱা, মই তোমাক এই মন্দিৰতেই দেখা সাক্ষাৎ কৰিম, ইয়ালৈকে তুমি সকলো মানুহ আৰু গোটেই জগতখন আহিব লাগে, এয়াই মোৰে সৈতে দেখা সাক্ষাৎ কৰাৰ স্থান হ'ব। 4 আৰু 5 পদত ঈশ্বৰে ছলোমনক কৈছিল, তুমিও যদি তোমাৰ পিতৃ দাউদৰ দৰে মোৰ সাক্ষাতে চলা, মই ইছৰাইলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম। প্ৰিয় শ্ৰোতা, দাউদৰ যি মানদণ্ড সেয়া আছিল মানৱ মানদণ্ড, সেয়া ঈশ্বৰৰ মানদণ্ডৰ নিচিনা বৰ উচ্চ মানদণ্ড নাছিল। ঈশ্বৰৰ বহু কিছু কৰিবলৈ দাউদৰ পৰ্যাপ্ত সামৰ্থ্য নাছিল। তেওঁ ঈশ্বৰক ভাল পাইছিল, কিন্তু তথাপি তেওঁ অকৃতকাৰ্য হৈছিল, খপ জপাই ফুৰিছিল, ধলং পলং কৰিছিল আৰু একেবাৰে লুটি খায়ো পৰিছিল। কিন্তু পৰাৰ পৰা পুনৰ উঠি আহিছিল পাপ চিকাৰেৰে ঈশ্বৰৰ গুৰিলৈ। তেওঁ ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিব বিচাৰিছিল। ঈশ্বৰেও তেওঁক কৈছিল যে তেওঁৰ দেউতাক দাউদৰ দৰে অন্তৰৰ সৰলতাৰে চলাটোক তেওঁৰ পৰা বিচাৰে। প্ৰিয় শ্ৰোতা, একান্ত মনে সৰলভাৱে চলাটো আজি বৰ প্ৰয়োজনীয় বিষয় হৈ পৰিছে, কাৰণ আজিৰ সমাজত প্ৰবঞ্চনা আৰু কপট ইমান অধিক হৈ পৰিছে যে সৰলভাৱে আৰু সততাৰে চলাৰ দুৰ্ঘোৰ অভাৱ ঘটিছে। এবাৰ এখন প্ৰাক বৰদিনৰ অনুষ্ঠানত আপোনালোকৰ এই তাৎপৰ্যহীন দাসক বৰদিনৰ বাণী কবলৈ দিছিল। বাণীটো মই লিখিত আকাৰে উপস্থিত ৰাজ্যৰ মাজত বিতৰণ কৰি মৌখিকভাৱেও প্ৰচাৰ কৰিছিলোঁ। বাণীটোত পাপ সমস্যাৰ কথা আৰু সেই পাপ সমস্যা খণ্ডন নকৰালৈকে যে শান্তি সম্প্ৰীতিৰ সপোন এক অলিক সপোন সেই কথা কোৱা হৈছিল। সেই সমাজখনত এগৰাকী তথাকথিত সমাজসেৱকো বহি আছিল। বাণীটো তেওঁৰ বাবে অলপো আকৰ্ষণীয় নাছিল, কাৰণ তাত পাপ সমস্যাৰ কথা কোৱা হৈছিল। পাছত আমি লক্ষ্য কৰিছিলোঁ যে অনুষ্ঠান শেষ হোৱাৰ পাছত সেই লিখিত বাণীৰ কাগজ খিলা পেলনীয়া অদৰকাৰী কাগজ এডোখৰৰ দৰেই তেওঁৰ বহা আসনতে তেওঁ এৰি থৈ গৈছিল, সামান্য ভদ্ৰতা ৰক্ষা কৰিব নজনা এজন অসভ্য মানুহৰ দৰেই। কিয় জানেনে প্ৰিয় শ্ৰোতা? হয়, পাপ সমস্যাটোৰ কথাই তেওঁক বিচা পোকে ডকাৰ দৰে ডাকিছিল। এইবিলাক তথাকথিত সমাজসেৱকে পাপ সমস্যা খণ্ডন নকৰাকৈ সমাজত শান্তি স্থাপনৰ কথা কৈ আভুৱা ভাৰে। মনৰ একান্ত সৰল ভাৱ আৰু সততা এওঁলোকৰ নাই। এইবিলাক নেতাই ভাবেনে যে তেওঁলোকে ঈশ্বৰক প্ৰবঞ্চনা কৰিব পাৰিছে বুলি? নাই, বৰং তেওঁলোকে নিজেই নিজক প্ৰবঞ্চনা কৰে। মূৰ্খ এজনৰ দৰে ঈশ্বৰক ভাণ্ডনা কৰিবলৈ যোৱাৰ সলনি আমি দাউদৰ দৰে খণ্ডনৰ বাবে আমাৰ পাপ সমস্যা তেওঁৰ গুৰিলৈহে আনিব লাগে। মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে যিমান দিনলৈ ইছৰাইল লোকৰ মাজত ৰজা আছিল সিমান দিনলৈকে সেইজন ৰজা দাউদৰ ধাৰাৰেই ৰজা আছিল, আৰু আজিও দাউদৰ ধাৰাৰ এনে এজন ৰজা আছে যিজনৰ গজালেৰে বিন্ধা হাত দুখনে এই বিশ্বৰ ৰাজদণ্ড ডালি ওপৰলৈ তুলি ধৰি আছে। 6 আৰু 7 নম্বৰ পদত আমি পাওঁ যে ইছৰাইলত সন্তানসকলে যদি ঈশ্বৰৰ আদেশৰ দৰে দাউদৰ দৰে আচৰণ নকৰে, তেন্তে তেওঁলোকক সকলো জাতিৰ মাজত দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিব বুলি ঈশ্বৰে জনাইছে। আৰু খুব সম্ভৱ যিহুদী জাতিটোৰ আজি সেইটোৱেই অবিকল অৱস্থা। তেওঁলোক আজি মানৱ জাতিৰ মাজত দৃষ্টান্ত আৰু বিদ্ৰূপৰ নিচিনা হৈ পৰিছে। 8 আৰু 9 নম্বৰ পদৰ কথাখিনিও আজি অবিকল ঘটিছে। তেতিয়াৰ দিনত য'ত মন্দিৰখন আছিল আজি তাত সেই মন্দিৰখন নাই। সেই মন্দিৰ কাহানিবাই নষ্ট কৰি পেলোৱা হ'ল। তাত এতিয়া এটা বেলেগ উপাসনাৰ গৃহহে আছে। ইছৰাইল ভূমিৰ কিয় সেই সমস্যা হ'বলৈ পালে বাৰু? কাৰণ ঈশ্বৰক এই ইছৰাইলে ত্যাগ কৰিলে। সেইটোৱেই তাৰ উত্তৰ। দহ নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈ আমি পাওঁ চলোমন ৰজা আৰু হিৰমৰ মাজত কিছু অসন্তুষ্টি আৰু ভুল বুজাবুজি হোৱাৰ কথা। হিৰমে যেতিয়া গৈ চলোমনে তেওঁলৈ দান কৰা বিশখন নগৰ দেখা পাইছিল, তেতিয়া তেওঁ তুলনা কৰি দেখা পাইছিল যে তেওঁ চলোমনক যি অনুপাতে সহায় কৰিছিল সেই অনুপাতে বিশখন নগৰৰ বিনিময় যথেষ্ট হোৱা নাছিল। প্ৰকৃততে তেওঁলোকৰ মাজত ভুল বুজাবুজি হৈছিল আৰু তাৰ বাবেই তেওঁলোকৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। তেৰ নম্বৰ পদত আছে বিশখন অপচন্দৰ নগৰৰ বাবে প্ৰকাশ কৰা অসন্তুষ্টিৰ কথা আৰু চৈধ্য নম্বৰ পদত পুনৰ 120 কিক্কৰ সোণ হিৰমে চলোমন ৰজালৈ পঠোৱাৰ কথা। কিয় বাৰু? তাৰে হিৰমে দেখুৱাইছিল যে প্ৰতিখন নগৰৰ বাবে তেওঁ চলোমন ৰজাক 6 কিক্কৰকৈ সোণ দি নগৰকেইখন কিনি লৈছিল, কিন্তু তেওঁ যোগান ধৰা শিল, কাঠ আৰু কাম কৰা বনোৱাবিলাক চলোমনে হিৰমক দিয়া শস্য, দ্ৰাক্ষাৰস আৰু তেলৰ বিনিময় বুলি গণ্য কৰিছিল। পোন্ধৰ পদৰ পৰা 19 নম্বৰ পদলৈ আমি পাওঁ চলোমনে তেওঁৰ ৰাজ্য বঢ়োৱা আৰু বিস্তৰ নিৰ্মাণ কাৰ্যৰ কাম সম্পন্ন কৰাৰ কথা। 20 পদৰ পৰা 25 পদলৈ পোৱা যায় চলোমন ৰজাই নিৰ্মাণ কাৰ্যত লগোৱা বনুৱাসকলৰ কথা আৰু জিহুৱাৰ নিমিত্তে নিৰ্মাণ কৰা যজ্ঞবেদীত হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰাৰ কথা। 26 পদৰ পৰা 28 পদত অৰ্থাৎ 9 নম্বৰ অধ্যায়টোৰ শেষ পদলৈকে পোৱা যায় যে চলোমন যেনেকৈ প্ৰজ্ঞাৰ ৰজা আছিল তেনেকৈয়ে আনহাতে তেওঁ সোণৰ কুবেৰো আছিল। পদাতিক সৈন্যৰ লগতে চলোমন ৰজাই নৌবাহিনীও গঠন কৰি দক্ষিণ পশ্চিম আৰবৰ উফিৰলৈকে এই বিস্তৰ অঞ্চলত তেওঁলোকক ৰাখিছিল। এতিয়া আমি 10 নম্বৰ অধ্যায়ৰ পৰা চাওঁহক চলোমন ৰজাৰ যশ শুনি চিবাৰ ৰাণীয়ে তেওঁক সাক্ষাৎ কৰিবলৈ অহাৰ বিষয়ে। চিবাৰ ৰাণীগৰাকীয়ে চলোমনক সাক্ষাৎ কৰিবলৈ অহাই ইয়াকে বুজায় যে চলোমনে ঈশ্বৰ জিহুৱাৰ বিষয়ে জগতৰ আগত সাক্ষ্য দিয়াত পৰ্যাপ্তভাৱে কৃতকাৰ্য হৈছিল। চলোমনৰ যশ চাৰিওফালে বিয়পি পৰিছিল আৰু জৰুৰ বহুত সংখ্যক লোকে জীৱন্ত আৰু সত্য ঈশ্বৰক পুঁজিবলৈ জিৰচালেমলৈ আহিছিল। বৰ্তমানৰ যুগত খ্ৰীষ্টীয় মণ্ডলীয়ে জগতৰ গোটেইখনলৈকে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে, কিন্তু তেতিয়াৰ যুগত ঈশ্বৰ জিহুৱাৰ বিষয়ে ঘোষণা কৰিবলৈ ইছৰাইলৰ সন্তানসকলে জগতৰ গোটেইখনলৈ যাবলগীয়া হোৱা নাছিল। কিন্তু যিহেতু ইছৰাইল সন্তানসকলে ঈশ্বৰক সত্যভাৱে পূজা কৰিছিল আৰু সত্য ঈশ্বৰৰ সন্তানৰ দৰে জীৱন আচৰণ কৰিছিল, সেয়ে তাৰে তেওঁলোক গোটেই জগতৰ মানুহৰ মাজত সাক্ষী হ'ব পাৰিছিল আৰু সেইকাৰণেই জগতৰ মানুহবিলাকে সত্য আৰু জীৱন্ত ঈশ্বৰৰ আৰাধনা কৰিবলৈ জিৰচালেমলৈ আহিছিল। কি যে সুন্দৰ কথা আছিল! পিছে আজি কথাটো কেনেকুৱা? অখ্ৰীষ্টীয় জগতখনৰ বাবে আজিৰ খ্ৰীষ্টীয় মণ্ডলীখন আকৰ্ষণীয়নে বাৰু? এই 10 নম্বৰ অধ্যায়ত সেয়েহে আমি পাওঁ তেতিয়াৰ দিনত চলোমন ৰজাৰ প্ৰভাৱৰ এক সুন্দৰ উদাহৰণ। তেতিয়াৰ দিনত জগতৰ জাতিবিলাকৰ মাজত ঈশ্বৰৰ প্ৰতিনিধিৰূপে ঐশ্বৰিক গুণ গৰিমাৰ যে বিস্তৰ প্ৰভাৱ চলোমনে বিস্তাৰ কৰিছিল, চিবাৰ ৰাণীৰ সাক্ষাৎকৰণে তাকেই বুজাইছিল। 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদে আমাক কয় যে চলোমনৰ বিষয়ে চিবাৰ ৰাণীয়ে যি শুনিছিল তাকে চাবলৈকে তেওঁ চলোমন ৰজাৰ ওচৰলৈ আহিছিল। ঈশ্বৰৰ কাষ চপাৰ মাধ্যমৰূপে যে এখন মন্দিৰ নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে চিবাৰ ৰাণীয়ে শুনিছিল। তেওঁ সেই বিষয়ে জানিবলৈ আৰু দেখা পাবলৈ ইচ্ছা কৰিছিল। তেওঁ চলোমনৰ অবিশ্বাস্য প্ৰজ্ঞাৰ বিষয়েও শুনা পাইছিল আৰু সেয়েহে কিছুমান কঠিন কঠিন প্ৰশ্নেৰে তেওঁ চলোমন ৰজাক পৰীক্ষা কৰি চাবলৈ তেওঁৰ ওচৰলৈ আহিছিল। 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়িলে তাত পোৱা যায় যে চিবাৰ ৰাণীগৰাকীয়ে পৰ্যাপ্ত পৰিমাণৰ সুগন্ধি দ্ৰব্য, সোণ আৰু মণি মুকুতাৰ উপহাৰসহ ৰজাৰ গুৰিলৈ আহিছিল। তেওঁৰ সকলো প্ৰকাৰৰ কঠিন কঠিন প্ৰশ্ন চলোমন ৰজাক সুধিছিল আৰু ৰজাই অতি সহজভাৱেই সকলো প্ৰশ্নৰ উত্তৰ দিছিল। চিবাৰ ৰাণীয়ে ইয়াকো দেখিছিল যে চলোমন ৰজাই হোম বলিৰে প্ৰভু ঈশ্বৰৰ কাষ চাপিছিল। এই হোম বলিয়ে খ্ৰীষ্ট আৰু তেওঁ মানৱ জাতিৰ হৈ মৃত্যুবৰণ কৰা মৃত্যুলৈকে আঙুলিয়ায়। ইব্ৰী পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত এই বিষয়ে এনেদৰে কোৱা হৈছে, আৰু বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয় আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। এইদৰে এই হোম বলি প্ৰথাটোৱেই ছিবাৰ ৰাণীৰ বাবে এটা মহৎ সাক্ষ্য হৈছিল। ছলোমন ৰজাৰ প্ৰজ্ঞা, তেওঁৰ নিৰ্মাণ কাৰ্য, তেওঁৰ ৰাজপ্ৰসাদ, মন্দিৰ আৰু আন আন নিৰ্মাণ কাৰ্যৰ নিপুণতা দেখিও ছিবা ৰাণী বৰ মোহিত হৈছিল। দেশৰ গোটেইখনতে প্ৰয়োজনীয় সকলো বস্তু উপচি পৰাকৈ পোৱা, বিলাসিতা আৰু অস্থায়ী উন্নতি আৰু প্ৰগতিয়ে বিৰাজ কৰিছিল, কাৰণ কিছুদিনৰ কাৰণে ঈশ্বৰৰ লোকসকল তেওঁৰ প্ৰতি প্ৰকৃত আৰু বিশ্বস্ততাপূৰ্ণ আনুগত্য ৰাখি তেওঁৰ সাক্ষী হৈছিল। সেয়ে ৰাণীগৰাকীয়ে যি শুনিছিল আৰু দেখিছিল আৰু তাৰ যি প্ৰত্যুত্তৰ দিছিল তাক আমি 6 আৰু 7 নম্বৰ পদত পাওঁ। এই পদ দুটাত ছিবাৰ ৰাণীয়ে স্বীকাৰ কৰি কৈছিল যে তেওঁ ছলোমন ৰজাৰ জ্ঞান গৰিমাৰ বিষয়ে যি শুনিছিল সেইবোৰ তেওঁৰ বাবে বৰ অবিশ্বাস্য আছিল, কিন্তু এতিয়া নিজে আহি নিজ চকুৰে সকলো দেখি সেইবিলাক যে সত্য তাক জানিব পাৰিছে। লগতে তেওঁ এই কথাও স্বীকাৰ কৰি কৈছে যে এতিয়া তেওঁ নিজ চকুৰে দেখি গম পালে যে ছলোমন ৰজাৰ গুণ গৰিমাৰ বিষয়ে তেওঁক শতকৰা 50 ভাগ কথাহে কোৱা হৈছিল, কাৰণ তেওঁ স্বয়ং নিজে আহি যি দেখা পাইছিল সেয়া আছিল তেওঁ শুনাতকৈ অতিশয় অধিক। প্ৰিয় শ্ৰোতা, ইয়াতেই আমাৰ নিমিত্তেও এটা শিক্ষা আছে। প্ৰভু যীশুখ্ৰীষ্টক নজনা লোকৰ মাজত শুভবাৰ্তা ঘোষণা কৰা কাৰ্যত যোৱা বহু বছৰ জড়িত থাকি আমি গম পাইছো যে অধিক লোকেই প্ৰভু যীশুৰ বিষয়ে শতকৰা 50 ভাগ জনা দূৰৰে কথা, এনেকি শতকৰা কিজানি 10 ভাগো নাজানে। বহুতে তেওঁক খ্ৰীষ্টীয় ধৰ্মৰ প্ৰতিষ্ঠাতাৰূপেহে জানে, বহুতে আকৌ তেওঁক কেৱল এজন মহান গুৰু বা মহৎ শিক্ষকৰূপেহে জানে। কিয় বাৰু? কাৰণ প্ৰভু যীশুৰ বিষয়ে এই লোকসকলৰ আগত সঁচা আৰু সম্পূৰ্ণ কথা কোৱা হোৱা নাই। প্ৰিয় শ্ৰোতা, এতিয়া নিজ চকুৰে দেখাৰ পাছত ৰাণীগৰাকীয়ে 8 আৰু 9 নম্বৰ পদত সাক্ষ্য দি কৈছিল যে যিগৰাকী প্ৰভু ঈশ্বৰে তেওঁক ৰাজসিংহাসনত বহুৱাইছে সেই মহান ঈশ্বৰ ধন্য, আৰু যিসকল লোক আৰু দাসে নিতৌ নিতৌ ৰজাৰ সন্মুখত থিয় হৈ তেওঁৰ জ্ঞানৰ কথা শুনাৰ সুযোগ পাইছে তেওঁলোকো ধন্য। ইয়াত এটা কথা আমি মন কৰিব পাৰোঁ যে ছিবাৰ ৰাণীগৰাকীয়ে জীৱন্ত আৰু সত্য ঈশ্বৰৰ বিষয়ে জানিবলৈ পাইছিল। তাৰ পাছত 10 নম্বৰ পদত চাওক যে ৰাণীয়ে অধিক সোণ, সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণিমুকুতা দান কৰিছিল। পদটোত কোৱা হৈছে যে ছিবাৰ ৰাণীগৰাকীয়ে ছলোমন ৰজালৈ যিমান পৰিমাণৰ সোণ, সুগন্ধি দ্ৰব্য আৰু মণিমুকুতাৰ উপহাৰ আগবঢ়াইছিল সিমান পৰিমাণৰ এনে উপহাৰ কোনেও কেতিয়াও ৰজালৈ আগবঢ়োৱা নাছিল। 11 আৰু 12 নম্বৰ পদত আমি পাওঁ যে হিৰম ৰজাই তেতিয়াও ছলোমন ৰজাৰ নিমিত্তে সোণ, মণিমুকুতা আৰু বহুমূলীয়া কাঠ আদিৰ যোগান ধৰিয়েই আছিল, আৰু সেইবোৰেৰে ৰজাই ৰাজগৃহ আৰু প্ৰভুৰ গৃহ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল। গায়কসকলৰ বাদ্য বাজনা তৈয়াৰ কৰি দিয়াৰ নিচিনা সৰু সুৰা কামবোৰলৈ পৰ্যন্ত ৰজাই চকু ৰাখিছিল। আমি 13 নম্বৰ পদত পাওঁ যে ছলোমন ৰজাই তেওঁৰ উপচি পৰা সা সম্পত্তি স্ব ইচ্ছাৰে দিয়া উপহাৰৰ বাহিৰেও ৰাণীয়ে ছলোমন ৰজাৰ পৰা বাঞ্ছা কৰা তাইৰ সকলো বাঞ্ছা পূৰ্ণ কৰিছিল। ছিবাৰ ৰাণীৰ দৰে সত্য ঈশ্বৰক নজনা অনেক লোকে ছলোমন ৰজাৰ দিনৰ ঈশ্বৰৰ গৃহ আৰু তেওঁৰ দিনৰ মানুহৰ সাক্ষ্যৰ জৰিয়তে জীৱন্ত আৰু সত্য ঈশ্বৰক তাৰ পাছৰো বহুদিনলৈকে জানিছিল। নতুন নিয়মৰ 5ম পুস্তক পাচনীসকলৰ কৰ্ম পঢ়িলে আমি সেই বিষয়ে জানিব পাৰোঁ। 14 নম্বৰ পদৰ পৰা 20-21 পদলৈকে আমি পাওঁ ছলোমন ৰজাই পোৱা অধিক অধিক সোণ আৰু আন আন বহুমূলীয়া সামগ্ৰীসমূহ, আৰু সেইবোৰ ব্যৱহাৰ কৰি তেওঁ নিৰ্মাণ আৰু তৈয়াৰ কৰা বস্তুবোৰৰ বিষয়ে। এইবোৰ নিৰ্মাণ আৰু তৈয়াৰ কৰা কামটো আছিল জীৱনৰ অতি প্ৰয়োজনীয় বস্তুৰ বাবে। কিন্তু 22 নম্বৰ পদত যিবোৰ বস্তুৰ কথা কোৱা হৈছে সেইবোৰৰ অধিকভাগেই বিলাসিতাৰ সামগ্ৰী আছিল। বান্দৰ, ময়ূৰ আৰু হাতী দাঁতৰনো কি প্ৰয়োজন আছিল? বান্দৰ আছিল আমোদ প্ৰমোদৰ বাবে, ময়ূৰ পক্ষী আছিল তেওঁৰ ৰাজ বাগিচাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে, আৰু ৰূপ হাতীদাঁত ইত্যাদিবোৰ আছিল সজোৱা পৰোৱাৰ বাবে। আমি ইয়াত ৰজাৰ জ্ঞানৰ অপব্যৱহাৰ দেখিছো। জ্ঞানী চলোমনতকৈ ছয়তান আছিল অধিক ধূৰ্ত। ৰজা যেতিয়া জগতখনত ঈশ্বৰৰ সাক্ষীৰূপে থিয় দিব লাগিছিল, তেতিয়া জগতখন আহি তেওঁৰ জীৱনৰ দুৱাৰদলিত থিয় হৈছিল, আৰু সেয়ে যি মুহূৰ্তত তেওঁৰ প্ৰজাৰ সৰ্বপ্ৰকাৰৰ মংগল চিন্তা কৰিব লাগিছিল, সেই সময়ত তেওঁ বান্দৰ আৰু ময়ূৰৰ লগত মনোৰঞ্জনৰ সময় কটাইছিল। ছয়তানে তেওঁৰ জ্ঞান পনীয়া কৰি দিয়াৰ ধূৰ্তালি ব্যৱহাৰ কৰিছিল। 23 আৰু 24 নম্বৰ পদত আমি পাওঁ যে তেতিয়াৰ দিনৰ গোটেই জগতখনৰ সকলোবিলাক ৰজাতকৈ ছলোমন আছিল আটাইতকৈ জ্ঞানী, গুণী আৰু ঐশ্বৰ্যশালী। কেৱল ছিবাৰ ৰাণীয়েই কিয়, পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা বহু লোক তেওঁৰ সেই জ্ঞান গৰিমা জানিবলৈ আৰু নিজ চকুৰে চাবলৈ জিৰচালেমলৈ আহিছিল। 25 নম্বৰ পদে কয় যে যিমান লোকে তেওঁক চাবলৈ জিৰচালেমলৈ আহিছিল, সিমান লোকেই বহুমূলীয়া দ্ৰব্যৰ উপহাৰ লৈ আহিছিল। 26 নম্বৰ পদত ৰথ আৰু অশ্বাৰোহী গোটাই ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে তেওঁ কাম কৰা আমি জানিব পাৰোঁ। 27 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈ পুনৰ ছলোমন ৰজাৰ ঐশ্বৰ্যৰ কথাকেই আমি পাওঁ। কিন্তু আজিৰ এই আলোচনা আমি এই প্ৰশ্নেৰে সামৰিব খুজিছো, আপুনি বাৰু আজি কি কৰি আছে? বান্দৰ আৰু ময়ূৰ পক্ষী সংগ্ৰহ কৰি আছে নে আপোনাৰ সোঁৱে বাওঁৱে আগে পাছে দুখ কষ্টত থকা হাজাৰ হাজাৰ জনগণৰ দুখ কষ্ট কিঞ্চিতমানো দূৰ কৰাৰ পবিত্ৰ আৰু মহৎ কাৰ্যত ব্ৰতী হৈ আছে? প্ৰভু ঈশ্বৰে কোনটো আপোনাৰ পৰা আশা কৰিছে চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।